জোহনে লিখা শুভবাৰ্তা 8 অধ্যায়। যীশু জৈতুন পৰ্বতলৈ গ'ল। অতি ৰাতিপুৱাতে তেওঁ পুনৰ মন্দিৰলৈ আহিল। তেতিয়া সকলো মানুহ তেওঁৰ ওচৰলৈ অহাত তেওঁ বহি তেওঁলোকক উপদেশ দিবলৈ ধৰিলে। তেনেতে বিদ্যানৰ অধ্যাপক আৰু ফৰিচীসকলে ব্যভিচাৰ কৰ্ম ধৰা এগৰাকী মহিলাক আনি তেওঁলোকৰ মাজত হলে। তেওঁলোকে যীশুক সুধিলে, হে গুৰু, এই মহিলাগৰাকীয়ে ব্যভিচাৰ কৰ্ম কৰোঁতেই ধৰা পৰিল। এতিয়া মুচিৰ বিধানত আমাক আজ্ঞা দিছে যে এনে মহিলাক শিল দলিয়াই মাৰিব লাগে, এনেস্থলত আপুনি তাইৰ বিষয়ে কি কয়? এই কথা তেওঁলোকে যীশুক পৰীক্ষা কৰিবলৈ ক'লে, যাতে তেওঁৰ নামত দোষাৰোপ কৰিবলৈ কিবা সূত্ৰ পাব পাৰে। কিন্তু যীশুৱে তললৈ মূৰ কৰি আঙুলিৰে মাটিত লিখিবলৈ ধৰিলে। কিন্তু তেওঁলোকে যেতিয়া বাৰে বাৰে তেওঁক সুধিবলৈ ধৰিলে, তেওঁ মূৰ দাঙি তেওঁলোকক ক'লে, আপোনালোকৰ মাজত যিজন নিষ্পাপী তেওঁৱেই প্ৰথমে তাইলৈ শিল দলিয়াওক। পাছত তেওঁ পুনৰবাৰ তললৈ মূৰ কৰি মাটিত আঙুলিৰে লিখিব ধৰিলে। এই কথা শুনি তেওঁলোকৰ বয়সীয়াসকলৰ পৰা আৰম্ভ কৰি শেষৰ জনলৈকে এজন এজনকৈ সকলো বাহিৰলৈ ওলাই গ'ল। অৱশেষত কেৱল যীশু আৰু তেওঁলোকৰ মাজত থিয় হৈ থকা সেই মহিলাগৰাকীহে সেই ঠাইত থাকিল। যীশুৱে উঠি সেই মহিলাগৰাকীক সুধিলে, হে নাৰী, তোমাক অপবাদ দিয়াসকল ক'ত গ'ল? তোমাক কোনেও দোষী নকৰিলে নেকি? তাই ক'লে, নাই, কোনেও নকৰিলে প্ৰভু। যীশুৱে ক'লে, ময়ো দোষী নকৰোঁ, যোৱা, এতিয়াৰে পৰা পুনৰ পাপ নকৰিবা। যীশু জগতৰ পোহৰ। ইয়াৰ পাছত যীশুৱে আকৌ লোকসকলৰ লগত কথা ক'বলৈ ধৰিলে, মই জগতৰ পোহৰ, যিজন মোৰ পাছে পাছে আহে তেওঁ আন্ধাৰত নুফুৰি জীৱনৰ পোহৰ পাব। তেতিয়া ফৰিচীসকলে তেওঁক ক'লে, তোমাৰ সাক্ষ্য সত্য নহয়, কাৰণ তুমি নিজে নিজৰ বিষয়ে সাক্ষ্য দিছা। যীশুৱে উত্তৰ দি তেওঁলোকক ক'লে, যদিও মই নিজৰ বিষয়ে নিজে সাক্ষ্য দিছোঁ, তথাপি মোৰ সাক্ষ্য সত্য, কিয়নো মই ক'ৰ পৰা আহিলোঁ আৰু ক'লৈ গৈ আছোঁ সেই বিষয়ে মই জানো, কিন্তু আপোনালোকে মই ক'ৰ পৰা আহিছোঁ বা ক'লৈ যাওঁ সেই বিষয়ে নাজানে। আপোনালোকে মানসিক ভাৱ অনুসাৰে সুদবিচাৰ কৰিছে, মই এনেদৰে লোকৰ বিচাৰ নকৰোঁ। তথাপি যদি বিচাৰ কৰোঁ, তেনেহ'লে মোৰ সুদবিচাৰ সত্য, কিয়নো মই অকলশৰীয়া নহওঁ, মইতো আছোঁৱেই আৰু মোক পঠোৱা পিতৃও আছে। আপোনালোকৰ বিধানত লিখা আছে, দুজনৰ সাক্ষ্য যদি একে হয় তেনেহ'লে ই সত্য হয়। মই নিজৰ বিষয়ে নিজে সাক্ষ্য দিছোঁ আৰু মোক পঠোৱা পিতৃয়েও মোৰ বিষয়ে সাক্ষ্য দিছে। তেতিয়া তেওঁলোকে যীশুক সুধিলে, তোমাৰ পিতৃ ক'ত আছে? যীশুৱে উত্তৰ দিলে, আপোনালোকে মোকো নাজানে আৰু মোৰ পিতৃকো নাজানে, মোক জনা হ'লে মোৰ পিতৃকো জানিলেহেঁতেন। মন্দিৰৰ ধন ভঁৰালৰ কাষত থাকি শিক্ষা দিওঁতে তেওঁ এইবোৰ কথা ক'লে, তথাপি তেতিয়াও তেওঁ সময় উপস্থিত হোৱা নাই বাবে কোনেও তেওঁক বন্দী নকৰিলে। যীশুৱে নিজৰ মৃত্যুৰ বিষয়ে জনোৱা। পাছত তেওঁ আকৌ ফৰিচীসকলক ক'লে, মই যাওঁ, আপোনালোকে মোক বিচাৰিব, কিন্তু আপোনালোক নিজ নিজ পাপতে মৰিব। মই যি ঠাইলৈ যাওঁ সেই ঠাইলৈ আপোনালোকে যাব নোৱাৰে। তেতিয়া ইহুদীসকলে ক'লে, এওঁ কি আপোন ঘাটি হ'ব নেকি? কিয়নো মই যি ঠাইলৈ যাওঁ আপোনালোকে সেই ঠাইলৈ যাব নোৱাৰে বুলি যে কৈছে। তেওঁলোকক ক'লে, আপোনালোক তলৰ পৰা আহিছে আৰু মই ওপৰৰ পৰা আহিছোঁ। আপোনালোক এই জগতৰ, কিন্তু মই এই জগতৰ নহওঁ। এই কাৰণতে আপোনালোকক ক'লোঁ যে আপোনালোক নিজ নিজ পাপসমূহতে মৰিব। আপোনালোকে যদি বিশ্বাস নকৰে যে ময়ে সেই জন, তেনেহ'লে আপোনালোক নিজ নিজ পাপসমূহত মৰিব। তেতিয়া তেওঁলোকে তেওঁক সুধিলে, তুমিনো কোন? যীশুৱে তেওঁলোকক ক'লে, সেই বিষয়ে প্ৰথমৰে পৰা মই আপোনালোকক কৈ আহিছোঁ। আপোনালোকৰ বিষয়ে ক'বলৈ আৰু বিচাৰ কৰিবলৈ অনেক কথা মোৰ আছে, কিন্তু মোক যিজনে পঠাইছে তেওঁ সত্য, মই তেওঁৰ পৰা যি শুনিলোঁ সেই বিষয়ে জগতক কৈছোঁ। তেওঁ যে পিতৃৰ বিষয়ে এই কথা ক'লে, ইয়াক তেওঁলোকে বুজি নাপালে। হে, যীশুৱে ক'লে, আপোনালোকে যেতিয়া মানুহৰ পুত্ৰক ওপৰলৈ তুলিব, তেতিয়া আপোনালোকে জানিব যে ময়ে সেইজন আৰু মই নিজৰ পৰা একো নকৰোঁ। পিতৃয়ে যেনেকৈ মোক শিকাইছে, মই সেইদৰে এইবোৰ কথা কৈছোঁ। মোক যিজনে পঠালে তেওঁ মোৰ লগত আছে, তেওঁ মোক অকলশৰীয়াকৈ ৰখা নাই, কিয়নো মই সদায় তেওঁৰ সন্তোষজনক কাম কৰোঁ। যীশুৱে যেতিয়া এইবোৰ কথা কৈ আছিল, অনেকে তেওঁত বিশ্বাস কৰিলে। যীশুৰ বিৰুদ্ধে ইহুদীসকল। যি ইহুদীসকলে তেওঁক বিশ্বাস কৰিলে, যীশুৱে তেওঁলোকক ক'লে, মোৰ বাক্যতে যদি আপোনালোক থাকে, তেনেহ'লে সঁচাকৈয়ে আপোনালোক মোৰ শিষ্য, আৰু আপোনালোকে সত্যক জানিব আৰু সেই সত্যই আপোনালোকক মুক্ত কৰিব। তেওঁলোকে তেওঁক উত্তৰ দিলে, আমি আব্ৰাহামৰ বংশধৰ আৰু কেতিয়াও কাৰো সেৱা কৰ্ম কৰা নাই, তেনেস্থলত আপোনালোকক মুক্ত কৰা হ'ব, এনে কথা তুমি কেনেকৈ কৈছা? যীশুৱে উত্তৰ দিলে, মই আপোনালোকক সঁচাই কওঁ, যিকোনে পাপ আচৰণ কৰে তেওঁ পাপৰ দাহ। দাহ পৰিয়ালত চিৰকাল নাথাকে, কিন্তু সন্তান হ'লে সদায় পৰিয়ালত থাকে। এইকাৰণে পুত্ৰই যদি আপোনালোকক মুক্ত কৰে, তেনেহ'লে আপোনালোক অৱশ্যে মুক্ত হ'ব। আপোনালোক যে আব্ৰাহামৰ বংশধৰ সেই বিষয়ে মই জানো, কিন্তু আপোনালোকে মোক বধ কৰিবলৈ উপায় বিচাৰি ফুৰিছে, কাৰণ আপোনালোকৰ অন্তৰত মোৰ বাক্যই ঠাই নাপায়। মই মোৰ পিতৃৰ ওচৰত যি দেখিলোঁ সেই বিষয়েই কৈ থাকোঁ, আৰু আপোনালোকেও আপোনালোকৰ পিতৃৰ পৰা যি শুনিলে তাকে কৰি থাকে। তাৰ উত্তৰত তেওঁলোকে যীশুক ক'লে, আমাৰ পিতৃ আব্ৰাহাম। যীশুৱে তেওঁলোকক ক'লে, আপোনালোক যদি আব্ৰাহামৰ সন্তান হয়, তেনেহ'লে আব্ৰাহামে যি কৰিলে আপোনালোকেও তেনে কৰ্ম কৰিলেহেঁতেন। ঈশ্বৰৰ ওচৰৰ পৰা যি সত্য মই শুনিলোঁ তাকেই আপোনালোকক কৈছোঁ। তথাপি ইয়াতে আপোনালোকে মোক বধ কৰিবলৈ বিচাৰিছে, কিন্তু আব্ৰাহামেতো একো কৰ্মই কৰা নাই। আপোনালোকৰ পিতৃয়ে যি কৰ্ম কৰে আপোনালোকে তাকে কৰে। তেওঁলোকে তেতিয়া যীশুক ক'লে, আমি যাৰ সন্তান নহওঁ, আমাৰ এজন পিতৃ আছে, তেওঁ ঈশ্বৰ। যীশুৱে তেওঁলোকক ক'লে, ঈশ্বৰ আপোনালোকৰ পিতৃ হোৱা হ'লে আপোনালোকে মোক প্ৰেম কৰিলেহেঁতেন, কিয়নো মই ঈশ্বৰৰ ওচৰৰ পৰা আহিছোঁ। মই নিজৰ পৰা আহি ইয়াত থকা নাই, কিন্তু ঈশ্বৰেহে মোক ইয়ালৈ পঠিয়ালে। আপোনালোকে মোৰ কথাবোৰ কিয়নো বুজে? তাৰ কাৰণ এই যে আপোনালোকে মোৰ কথাবোৰ শুনি সহন কৰিব পৰা নাই। ছয়তান আপোনালোকৰ পিতৃয়ে আৰু আপোনালোক তাৰ পৰা হৈছে, সেইকাৰণে আপোনালোকে আপোনালোকৰ সেই পিতৃৰ অভিলাষ পূৰ্ণ কৰিবলৈ ইচ্ছা কৰে। ছয়তান আদিৰে পৰা নৰবধি, সি সত্যত নাথাকে, কিয়নো তাৰ ভিতৰত সত্য নাই। সি যেতিয়া মিছা কথা কয় তেতিয়া সি নিজৰ স্বভাৱৰ পৰাই কয়, কাৰণ সি মিছলীয়া আৰু সকলো মিছাৰ বাপেক। মই সত্য কথা কওঁ বাবে আপোনালোকে মোক বিশ্বাস নকৰে। আপোনালোকৰ মাজৰ কোনে মোক পাপী বুলি দোষী কৰিব পাৰে? মই যদি সত্য কথা কৈছোঁ তেনেহ'লে আপোনালোকে কিয় মোক বিশ্বাস নকৰে? যিজন ঈশ্বৰৰ লোক তেওঁ ঈশ্বৰৰ কথা শুনে। আপোনালোকে সেইবাবেই নুশুনে, কাৰণ আপোনালোক ঈশ্বৰৰ লোক নহয়। ইহুদীসকলে উত্তৰ দি তেওঁক ক'লে, আমি সঁচাকৈয়ে জানো, কোৱা নাছিলোঁ যে তুমি এজন চমৰীয়া আৰু তোমাৰ ভিতৰত এটা ভূত আছে? যীশুৱে উত্তৰ দিলে, মোক ভূতে পোৱা নাই, বৰঞ্চ মই মোৰ পিতৃক সন্মান কৰোঁ, কিন্তু আপোনালোকে মোক অসন্মান কৰে। মই মোৰ নিজৰ মৰ্যাদা নিবিচাৰোঁ, কিন্তু এজন আছে যিজনে বিচাৰে আৰু তেওঁ বিচাৰো কৰে। মই আপোনালোকক সঁচাকৈয়ে কওঁ, কোনোৱে যদি মোৰ বাক্য পালন কৰে তেওঁ কোনো কালে মৃত্যুক নেদেখিব। ইহুদীসকলে তেওঁক ক'লে, এতিয়া আমি সঁচাই বুজিছোঁ যে তোমাৰ গাত ভূত আছে। আব্ৰাহাম আৰু ভাওবাদীসকল মৰি গ'ল, কিন্তু তুমি কৈছা কোনোৱে যদি মোৰ বাক্য পালন কৰে তেওঁ কোনো কালে মৃত্যুভোগ নকৰিব। তুমি কি আমাৰ ওপৰ পিতৃ আব্ৰাহামতকৈও মহান হলা নেকি? তেওঁৰ মৃত্যু হ'ল আৰু ভাওবাদীসকলৰো মৃত্যু হ'ল, তুমি নিজকে কোন বুলি ভাবিছা? যীশুৱে উত্তৰ দিলে, মই যদি নিজে নিজকে মহিমান্বিত কৰোঁ তেনেহ'লে মোৰ মহিমাৰ একো মূল্য নাই, কিন্তু মোৰ পিতৃ যিজনক আপোনালোকে আপোনালোকৰ ঈশ্বৰ বুলি দাবী কৰে তেওঁৱেই মোক গৌৰৱান্বিত কৰে। আপোনালোকে তেওঁক নাজানে, মই হ'লে তেওঁক জানো। মই তেওঁক নাজানো বুলি যদি কওঁ তেনেহ'লে আপোনালোকৰ নিচিনা মিছলীয়া হ'ম, কিন্তু মই তেওঁক জানো আৰু তেওঁৰ বাক্য পালন কৰোঁ। আপোনালোকৰ ওপৰ পুৰুষ আব্ৰাহামে মোৰ দিন দেখাৰ আশাত উল্লাসিত হৈছিল, তেওঁ সেই দিন দেখিলে আৰু আনন্দ কৰিলে। ইহুদীসকলে যীশুক কৰে, তোমাৰ বয়স এতিয়াও 50 বছৰ হোৱাই নাই আৰু তুমি আব্ৰাহামক দেখিলানে? যীশুৱে তেওঁলোকক ক'লে, সঁচাকৈয়ে মই আপোনালোকক কওঁ, আব্ৰাহামৰ জন্মৰ আগৰে পৰাই মই আছোঁ। তেতিয়া তেওঁলোকে তেওঁক মাৰিবৰ কাৰণে শিল তুলি ল'লে, কিন্তু যীশুৱে গোপনে মন্দিৰৰ পৰা বাহিৰলৈ ওলাই গ'ল।